এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। নিৰ্বাচন আয়োগে ৰাজ্যত নিয়োগ কৰা 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকৰ আজি দায়িত্ব গ্ৰহণ। বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ। আসন্ন বিধানসভা নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনৰ তৎপৰতা অৱলম্বন। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দল ত্যাগ আৰু 56সংখ্যক ছিংগাপুৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ নতুন অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন। নিৰ্বাচন আয়োগে অসমৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰিছে। ইয়াৰ 51গৰাকী সাধাৰণ, 50গৰাকী ব্যয় আৰু 35গৰাকী আৰক্ষী পৰ্যবেক্ষক। তেওঁলোকক ততাতৈয়াকৈ সংশ্লিষ্ট বিধানসভা সমষ্টিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে যোগাযোগ নম্বৰ ৰাজহুৱা কৰিবলৈ আৰু নিৰ্বাচন বিষয়াক ওজৰ আপত্তি দাখিলৰ বাবে প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু ৰাইজৰ প্ৰতিনিধিৰ সাক্ষাতৰ বাবে সময় নিৰ্দিষ্ট কৰি দিবলৈ আয়োগে নিৰ্দেশ দিছে। নিৰ্বাচন আয়োগে লগতে ৰাজনৈতিক দল, বিষয়া আৰু মন্ত্ৰীসকললৈও বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি মন্ত্ৰীসকলক চৰকাৰী কৰ্তব্যৰ সৈতে নিৰ্বাচনী প্ৰচাৰক একাকাৰ নকৰিবলৈ তথা নিৰ্বাচনী প্ৰচাৰত চৰকাৰী যন্ত্ৰ, ব্যক্তি বা পৰিবহণ ব্যৱহাৰ নকৰিবলৈ কোৱা হৈছে। চৰকাৰী বিষয়াসকলক নিৰ্বাচনী আদৰ্শ আৰু নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ তথা ৰাজনৈতিক দলসমূহক সভা সমদলৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ আৰু নিষেধাজ্ঞাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটায়ো ইতিমধ্যে প্ৰশাসনিক বিষয়া তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হৈ সকলো নীতি নিৰ্দেশনা তথা সম্পূৰ্ণ নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিছে। দেশৰ নিৰ্বাচন আয়োগে লগতে নিৰ্বাচন হ'বলগীয়া আন কেইখন ৰাজ্য কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বাবেও 975গৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে। কেৰালামৰ বাবে 51গৰাকী সাধাৰণ পৰ্যবেক্ষক, 17গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু 40গৰাকী ব্যয় পৰ্যবেক্ষক, তামিলনাডুৰ বাবে 136গৰাকী সাধাৰণ পৰ্যবেক্ষক, 40গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু 151গৰাকী ব্যয় পৰ্যবেক্ষক তথা পশ্চিমবংগৰ বাবে 294গৰাকী সাধাৰণ পৰ্যবেক্ষক, 84গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু 100গৰাকী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। 17গৰাকী সাধাৰণ পৰ্যবেক্ষক, 4গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু 17গৰাকী ব্যয় পৰ্যবেক্ষক পুডুচেৰীৰ বাবে নিৰ্বাচন আয়োগে নিয়োগ কৰিছে। উপ নিৰ্বাচনৰ বাবেও 8গৰাকী সাধাৰণ পৰ্যবেক্ষক, 8গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু 8গৰাকী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। আম আদমী পাৰ্টীয়ে কালি 6টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। বৰহমপুৰ সমষ্টিত ৰাণুমাই তেৰণপিক, ডিফু সমষ্টিত বীৰেশ ডিফৈচাক, যোৰহাট সমষ্টিত প্ৰণৱ প্ৰিয়াংশু দত্তক, উত্তৰ কৰিমগঞ্জ সমষ্টিত ছাইনুল হক, পলাকবাৰী সমষ্টিত এলভিন বৰুৱা আৰু দিছপুৰ সমষ্টিত বল্লভ পাত্ৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে এ আই ইউ ডি এফ দলেও কালি 12টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকাত 9টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। এ আই ইউ ডি এফ দলে কালি দলটোৰ উপসভাপতি তথা বিধায়ক আমিনুল ইছলামক দলীয় অনুশাসন ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ তথ্য পোৱাৰ পাছতে দলটোৰ পৰা 6 বছৰৰ বাবে অব্যাহতি দিয়ে। প্ৰেছ বিবৃতিযোগে এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদে আমিনুল ইছলামক অব্যাহতি দিয়া বুলি প্ৰকাশ কৰে। অসম জাতীয় পৰিষদ দলে কালি 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিত আৰু কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁয়ে বৰহমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব। বিজেপি আজি নিশা বা কাইলৈৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত বিজেপিৰ সংসদীয় পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দলৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত এইদৰে কয়।
বহুত বেছি নতুন মুখ থাকিব, মহিলা প্ৰাৰ্থী থাকিব, সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব আৰু যুৱ সমাজে, ইউথ হয়, এইবাৰ বহুত বেছি ৰিপ্ৰেজেণ্টেশ্যন পাব। একেখন লিষ্টতে কোনো ধৰণৰ বাকী নথকাকৈ আমাৰ এ জি পি আৰু বি পি এফক বাদ দিয়াৰ পিছত আমাৰ কোটাত যিমান ছিট পৰিব আমি একেখন লিষ্টতে প্ৰকাশ কৰিম। নিশ্চিতভাৱে 2-3জন বিধায়কৰ নামটো নাথাকিব, কিন্তু সেইটো বেলেগ কাৰণে নহয়, সমষ্টিৰ ডিলিমিটেশ্যনৰ কাৰণে।
অহা 20 মাৰ্চত বি পি এফৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। মুছলপুৰত কালি বি পি এফৰ সকলো উপসমিতিৰ এখন বৈঠকত তেওঁ অংশগ্ৰহণ কৰে। ইপিনে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ সংগ্ৰহ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। চি পি আই এম দলৰ নেতা তথা খৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কালি বজালী জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে অহা 23 মাৰ্চ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব আৰু 26 মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 28 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। নির্বাচনী প্রক্রিয়া সুকলমে সম্পন্ন করার রাজ্যের প্রতিখন জেলা প্রশাসনে তৎপরতা অবলম্বন করেছে। আসন্ন বিধানসভা নির্বাচন স্বচ্ছ আর নিয়ারিক পরিচালনা করার লক্ষ্যে শিবসাগর জেলা প্রশাসনে একটা নির্দেশ যোগে জেলা দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের কার্যালয়ত নির্বাচন নিয়ন্ত্রণ কক্ষ স্থাপন করেছে। জেলাখনের নির্বাচন সম্পর্কে ওজর আপত্তি বা অভিযোগ দাখিল করবরকম দুটা নম্বর মুক্তি করে দিয়া হয়েছে। বরপেটা জেলাত কালি জেলাখনের নির্বাচনী প্রক্রিয়া নিয়ারিক সম্পন্ন করবলে জেলা প্রশাসনের উদ্যোগত রাজনৈতিক দল সমূহের এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠক জেলাখনের পঞ্জীয়নভুক্ত সকল দলের প্রতিনিধি উপস্থিত থাকে। আসন্ন বিধানসভা নির্বাচনক কালি বজালী জেলার আয়ুক্ত পার্থপ্রতিম মজুমদারে সংবাদমেলার আয়োজন করে জেলাখনের নির্বাচনী প্রক্রিয়ার বিষয়ে সংবাদ মাধ্যমের আগত প্রকাশ করে। জেলাখনের অন্তর্গত বজালী সমষ্টি আর ভবানীপুর সরভোগ সমষ্টির জেলা প্রশাসন সম্পূর্ণ প্রস্তুত বলে সংবাদমেল জেলা আয়ুক্তগুলো জানিবলে দিয়ে। দক্ষিণ হালমার মানকাছর জেলা প্রশাসনেও নির্বাচন সুকলমে অনুষ্ঠিত করার তৎপরতা অবলম্বন করেছে। জেলা প্রশাসনের ফালৰ পৰা নির্বাচনের দায়িত্বত থকা রিটার্নিং বিষয়া গৌরব কুমার দাসে কালি এখন সংবাদমেলর আয়োজন করে নির্বাচনের জেলাখনের একমাত্র মানকাছর বিধানসভা সমষ্টিত গ্রহণ করা বিভিন্ন ব্যবস্থা তথা আচরণ বিধি সম্পর্কে সংবাদ মাধ্যমক জানিবলে দিয়ে। কামরূপ মহানগর জেলা আয়ুক্ত স্বপ্নীল পালে কালি জেলা আয়ুক্তর কার্যালয়ত বিধানসভা নির্বাচন সন্দর্ভত এখন সংবাদমেল সম্বোধন করে। সংবাদমেলত আয়ুক্তগুলো কামরূপ মহানগর জেলার নির্বাচনী প্রস্তুতি আর জেলাখনের ভোটগ্রহণ কেন্দ্র আর নির্বাচনী প্রক্রিয়ার বিষয়ে উল্লেখ করে। মাজুলী বিধানসভা সমষ্টিত শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত করার জেলা প্রশাসনে বিশেষ ব্যবস্থা লৈছে। জেলা আয়ুক্তর কার্যালয়ত জেলা পর্যায়ের সকল বিষয়ববীয়া তথা জেলাখনের রাজনৈতিক দলসমূহের জেলা পর্যায়ের মুরব্বীসকলের সঙ্গে এখন সভা অনুষ্ঠিত হয়। মাজুলী সমষ্টিত মুঠ 144,837 ভোটদাতা এবার ভোটের অধিকার সাব্যস্ত করব। চৰাইদেউ জেলা নির্বাচন বিভাগে নির্বাচনী প্রক্রিয়া নিকা আর নিয়ারিক পরিচালনা করার বিশেষ ব্যবস্থা গ্রহণ করেছে। জেলা নির্বাচনী বিষয়ার কার্যালয়ের জারি করা জাননীর জড়িয়ে জেলাখনত এটা নির্বাচন নিয়ন্ত্রণ কক্ষ আর অভিযোগ নিরীক্ষণ কোষ কার্যক্ষম করা হয়েছে। যোরহাট জেলাতো শান্তিপূর্ণ আর নিকাভাবে নির্বাচন সম্পন্ন করার উদ্দেশ্যে ভারতীয় নাগরিক সুরক্ষা সংহিতা 2023 ধারার অধীন যোরহাট নির্বাচনী জেলার সমগ্র এলাকাত অনুজ্ঞাপত্র থাকা অস্ত্র শস্ত্র কহিয়ার উপর নিষেধাজ্ঞা আরোপ করা হয়েছে। জ্যেষ্ঠ কংগ্রেস নেতা তথা লোকসভার সাংসদ প্রদ্যুৎ বরদলৈয়ে কালি দলের পর পদত্যাগ করে। কংগ্রেসের সভাপতি মল্লিকার্জুন খার্গেলৈ প্রেরণ করা এখন পত্রত শ্রীবরদলৈয়ে দলের প্রাথমিক সদস্য পদর পর পদত্যাগ করার কথা ঘোষণা করে। ইপিনে মুখ্যমন্ত্রী তথা ভারতীয় জনতা পার্টির জ্যেষ্ঠ নেতা ড হিমন্ত বিশ্ব শর্মায় শ্রীবরদলৈর দলের দ্বার খোলা থাকা উল্লেখ করে আসন্ন নির্বাচনক দলীয় টিকট প্রদান করবল দল সাজু থাকা মন্তব্য করেছে। ইপিনে প্রদেশ কংগ্রেস কমিটির উপসভাপতি নবজ্যোতি তালুকদারেও পদত্যাগ করেছে। দলের সভাপতি মল্লিকার্জুন খার্গেলৈ এখন পত্র প্রেরণ করে নিজের বিষয়ববর দল ত্যাগ করার কথাও ঘোষণা করে। দুয়োগী নেতায় অচিরে ভারতীয় জনতা পার্টির যোগদান করার সম্ভাবনার কথা প্রকাশ পাইছে। শ্রীবরদলৈ এই বিষয়ে সাংবাদিকর আগত এইদরে কয়।
ভারতীয় জাতীয় কংগ্রেসের মূল এই সুদীর্ঘ কালের দলটির মূল যে সম্বন্ধ সেই সম্বন্ধর মানে পেলাইছো আর পদত্যাগ পত্র দাখিল করেছো। মুখ্যমন্ত্রী আমন্ত্রণ জানাইছে, বিজেপি দলের শীর্ষ নেতৃত্বর ফলের পর মোক যোগাযোগ করেছে, বিশেষভাবে মূল ফোন করেছিল অমিত শাহ ডাঙরিয়ায়। মোক কইছে যে বিজেপি দলে বিচারিছে যদি মানে ভোটদান করো তেতিয়াহলে একটা প্রস্তাব আগবাইছে যে মই এবার বিধানসভা নির্বাচনতে অংশগ্রহণ করব লাগে। মই মূল পরিয়ালর লগত বিবেচনা করে মই এটা সিদ্ধান্ত গ্রহণ।
অহা 21 মার্চত ডমিনিকান রিপাব্লিকত আয়োজিত বিশ্ব কবিতা মহোৎসবত অসমৰ ছগৰাকী বিশিষ্ট কবিয়ে অংশগ্রহণ করব। এই অনুষ্ঠান পোনপটিয়াকৈ প্রচার করার লগতে আর্জেন্টিনার রাজধানী চহর বুয়েন্স আয়ার্সৰ পৰা অবিরত 24 ঘণ্টা জুড়ে সম্প্রচার করা হব। মহোৎসবত অসমৰ ছগৰাকী কবিৰ কবিতা আধা ঘণ্টাৰ সম্প্রচার করা হব। ডক্টৰ লুৎফা হানুম সেলিমা বেগম, রাজীব বৰুৱা, ডক্টৰ এম কামালউদ্দিন আহমেদ, কুশল দত্ত, বর্ণালী বৰগোহাঁই আৰু ডক্টৰ বিজয় শঙ্কৰ বৰ্মনে মহোৎসবত অসমক প্রতিনিধিত্ব করব। বিশিষ্ট কবি রাজীব বৰুৱাই এই মহোৎসবত অসমীয়া ভাষার সমন্বয়ক হিসাবে অংশ লব। বিশ্বের বিভিন্ন দেশের কবিসকল একেখন মঞ্চত সমবেত হওয়া এই মহোৎসবর পঞ্চম সংস্করণের বিষয় হৈছে বিশ্বৰ বাবে ন্যায় আৰু সৌন্দর্য। 52খন দেশের 49টা ভাষিক আর অন্য গোটর 384গৰাকী কবিয়ে এই অনুষ্ঠানত অংশ লব। 21 মার্চের দিনের 1 বজাৰ পৰা অসমৰ কবিসকলৰ কবিতা ফেসবুক, ইউটিউব আর অন্যান্য মাধ্যমযোগে প্রচার করা হব। উল্লেখযোগ্য যে বিভিন্ন ভাষা, সংস্কৃতি আর মহাদেশের মাজত মানবীয় সমন্বয় আর সম্প্রীতির মনোভাব বিকশায় তোলার লগতে কবিতাক ইতিবাচক শক্তির আধার হিসাবে পরিগণিত করার বাবে এই মহোৎসবর আয়োজন করা হয়েছে। দক্ষিণ হালমারা রাজচক্রের হাজিরঘাট অঞ্চলত ব্রহ্মপুত্রর খহনিয়ায় জনসাধারণের জীবন আর সা সম্পত্তির প্রতি ভাবুকির সৃষ্টি করেছে। সোমবারের নিশা খহনিয়ার ফলত গাঁওখনের 10টা পরিয়ালের ঘরবাড়ি মাটিভিত্তি জাহ যায়। উল্লেখযোগ্য যে প্রায় 2টা দশক ধরে অঞ্চলটোত খহনিয়ার সমস্যা অব্যাহত আছে। অঞ্চলটোর শতাধিক পরিয়ালের অস্তিত্বর প্রতি খহনিয়ায় ভাবুকির সৃষ্টি করেছে। ডিব্ৰুগড় জিলা প্ৰশাসনে কালি জিলাখনৰ পল্টন বজাৰত উচ্ছেদ অভিযান চলায়। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ পাৰৰ ন বিঘা ভূমিত অবৈধভাৱে থকা 60টাৰো অধিক বাসগৃহ প্ৰশাসনে উচ্ছেদ কৰে। ডিব্ৰুগড় ন্যায়িক আদালতে 2022 চনত প্ৰদান কৰা ৰায়ৰ ভিত্তিত অঞ্চলটোৰ ফণীবন্দৰ ভূমিত এই উচ্ছেদ অভিযান চলোৱা হয়। ওদালগুৰি জিলাৰ টংলাৰ সাংস্কৃতিক অনুষ্ঠান দাপোন দা মিৰৰত কালিৰে পৰা দুদিনীয়াকৈ অভিনয়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ব্যৱহাৰিক অভিনয় বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে এম্বডিড পাৰফৰ্মেন্স শীৰ্ষক এই কৰ্মশালাত যোগদান কৰে। কৰ্মশালাখন অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তীয়ে উদ্বোধন কৰে। 56 সংখ্যক ছিংগাপুৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীয়ে 200 মিটাৰ বাটাৰফ্লাইত নতুন অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰিছে। কালি প্ৰতিযোগিতাৰ প্ৰথম দিনা আস্থাই 18 বছৰ ঊৰ্ধৰ এই শাখাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে অভিলেখ গঢ়ে। প্ৰতিযোগিতাত খেলুৱৈগৰাকী কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটিউট অব স্পৰ্টছৰ হৈ অৱতীৰ্ণ হৈছিল। ইয়াৰ আগেয়ে 2021 চনত 100 মিটাৰ বাটাৰফ্লাইতো আস্থাই অভিলেখ গঢ়িছিল। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আসন্ন বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগ তথা ৰাজনৈতিক দলসমূহৰ তৎপৰতা, কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগ, ৰন্ধন গেছৰ সংকটকে ধৰি বিভিন্ন খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিৰ্বাচন কেন্দ্ৰিক বাতৰিসমূহকে আজিৰ কাকতসমূহে বিশেষ অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে। বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বাতৰাৰ লগতে বিভিন্ন নেতাৰ দলত্যাগ, বিভিন্ন দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ আদি বাতৰিয়ে কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ সৰহখিনি স্থান দখল কৰিছে। ইয়াৰে অসমীয়া খবৰ কাকতৰ শিৰোনাম, অৱশেষত প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগ। দৈনিক অসম কাকতৰ শিৰোনাম, দিল্লীত বিজেপি নেতৃত্বৰ বৈঠকত চূড়ান্ত আসন বুজাবুজি, প্ৰাৰ্থী তালিকা, 89টা সমষ্টিত বিজেপি, 26টাত অগপ আৰু 11টাত বিপিএফ। 7জনীয়া প্ৰাৰ্থীৰ তালিকাৰে NDAৰ ওপৰত হেঁচা প্ৰয়োগৰ কৌশল, UPPLৰ শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতৰ এটা মুখ্য বাতৰিৰ শিৰোনাম, দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা, বিজেপিৰ 12 ডজন মন্ত্ৰী বিধায়ক বঞ্চিত। দ্য চেণ্টিয়েল কাকতেও ECI ডেপ্লয়ছ 136 চেণ্ট্ৰেল অবজাৰ্ভাৰ্ছ ইন আছাম শিৰোনামেৰে নিৰ্বাচন আয়োগৰ প্ৰস্তুতিৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পাকিস্তানে কাবুলত চলোৱা ভয়ংকৰ আক্ৰমণত 400ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি এটাও আজি বিভিন্ন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটোৰ দ্য আছাম ট্ৰিবিউন কাকতৰ শীৰ্ষক, পাক এয়াৰ ষ্ট্ৰাইক কিলছ 400 ইন কাবুল ড্ৰাগ ৰিহেব চেণ্টাৰ। দৈনিক জনমভূমি কাকতেও কাবুলত ভয়ংকৰ আক্ৰমণ, পাকিস্তানৰ 400ৰো অধিক আফগানীৰ মৃত্যু, 250 জন আহত শিৰোনামেৰে এটা বক্স বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ দেহাৱসানৰ বাতৰি এটা কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়ৰ বাবে ছিংগাপুৰৰ কৰুণাৰ্ছ আদালতে 25 মাৰ্চৰ দিনটো ধাৰ্য কৰাৰ এটা খবৰ আমাৰ সমকাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিভিন্ন স্থানত হোৱা ৰন্ধন গেছৰ সংকটৰ বাতৰি এটাও বিভিন্ন কাকতসমূহে আজি প্ৰথম পৃষ্ঠাত এটা বাতৰিৰূপে প্ৰকাশ কৰিছে।
ভাৰতৰ আকৰ্ষী কাশ্যপে অৰ্লিন্স মাষ্টাৰ্ছ 2026 বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ মূল পৰ্বত প্ৰৱেশ কৰিছে। আকৰ্ষীয়ে কালিৰ 2খন যোগ্যতা নিৰ্ণয়কাৰী খেলত জয়লাভ কৰি এই সাফল্য অৰ্জন কৰে। ইপিনে পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত চাইনিজ টাইপেৰ লাই পো ইউ আৰু চাই ফু চেং যুটীয়ে ভাৰতৰ অৰ্জুন ৰেড্ডী পোছানা আৰু অচ্যুতাদিত্য ৰাও দোদ্দাভাৰাপুৰ যুটীক 21-7, 21-9 ব্যৱধানত পৰাস্ত কৰিছে। আজি BWF ছুপাৰ 300 প্ৰতিযোগিতাত বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্ৰীকান্তৰ লগতে যুৱ খেলুৱৈ আয়ুষ চেট্টী, মালবিকা বাঞ্চৰ, অনমোল খাৰ্ব আৰু তানভি শৰ্মাই নিজৰ অভিযান আৰম্ভ কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নিৰ্বাচন আয়োগে ৰাজ্যত নিয়োগ কৰা 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকৰ আজি দায়িত্ব গ্ৰহণ। বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। আসন্ন বিধানসভা নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনৰ তৎপৰতা অৱলম্বন। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দল ত্যাগ আৰু 56 সংখ্যক ছিংগাপুৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ নতুন অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।